एआ आकाशवाणी बातरी पढ़ी रूपज्योति बरुवाए इतार प्रधान बातरी समूह हल प्रधानमंत्री नरेन्द्र मोदी देशों जनसाधारणक घर घर तिरंगा अभियान उद्यमे अंशग्रहण आहान जाना ভাৰতে অজীবাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে আৰু এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ হৰ ঘৰ তিৰংগা অভিযানে তিৰংগা যাত্ৰা, তিৰংগা সমদল, তিৰংগা সংগীতানুষ্ঠান আৰু সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশনৰ জৰিয়তে দেশপ্ৰেমৰ ধাৰণাক তথা ঘৰলৈ প্ৰসাৰিত কৰিব। এইবাৰ বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ ফলত নাগৰিকসকলক স্বাধীনতা দিৱসৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গীতক উদযাপনৰ সুযোগো প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। এই বছৰ এই অভিযানৰ অন্যতম আকৰ্ষণ হৈছে সূৰ্যপথ তিৰংগা। এই পদক্ষেপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয়সকলক একেলগে তিৰংগাৰ গোলকীয় উদযাপনত অংশ লোৱা সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে কালি তিৰংগা সমদল আৰু স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্যসূচী উলিওৱা হয়। জম্মু কাশ্মীৰৰ আটাইকেইখন জিলাতে এই অভিযানৰ সৈতে সংগতি ৰাখি তিৰংগা সমদল, প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জিলা মুখ্য কাৰ্যালয়, মহকুমা, তহচিল, খণ্ড আৰু পঞ্চায়ত পৰ্যায়ত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। মণিপুৰতো এই অভিযান উপলক্ষে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়মনাম খেমচান্দে এই অভিযানত অংশ লৈ জনসাধাৰণক প্ৰথমে নিজক ভাৰতীয় হিচাপে, ইয়াৰ পাছতহে এজন মণিপুৰী হিচাপে ভাবিবলৈ আহান জনায়। হৰ ঘৰ তিৰংগা উপলক্ষে উলিওৱা সমদলত কালি বিজেপিৰ নেতা অজিত গোপাচাৰে, ৰাজ্যসভাৰ সাংসদ এ চাৰ্দা, বিধায়ক কে জয় কিষাণ আৰু ৰাধেশ্যামকে ধৰি দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ভাৰতে অজীৱাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। যোৱা মাহৰ 31 তাৰিখে লাভ কৰা এই সফলতা 2030 চনৰ বাবে নিৰ্ধাৰণ কৰা 500 গিগাৱাট ক্ষমতাৰ লক্ষ্যৰ 60%। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে দেশৰ মুঠ স্থাপন কৰা বিদ্যুৎ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুৎ ক্ষমতাৰ অংশ 54%তকৈও অধিক। মন্ত্ৰালয়ে লগতে কয় যে স্বচ্ছ শক্তি উৎপাদনৰ বৃদ্ধিৰ লগতে মূলতে হৈছে বিভিন্ন খণ্ডৰ শক্তিশালী অৱদান। সৌৰ শক্তি হৈছে বিকাশৰ মূল ইঞ্জিন। 2014 চনত মাত্ৰ 2.8 গিগাৱাটৰ বিপৰীতে বৰ্তমান প্ৰায় 165 গিগাৱাট স্থাপন কৰাৰ ক্ষমতা আছে। ইয়াত আৰু কোৱা হৈছে যে 2025-26 চনৰ ভিতৰত দেশত অভিলেখ সৃষ্টি কৰা 55.29 গিগাৱাট অজীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন কৰা হৈছে, য'ত সৌৰ শক্তিৰ পৰা 44.6 গিগাৱাট আৰু বতাহৰ শক্তিৰ পৰা 6 গিগাৱাট মূল অৱদান আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দ্ৰুত অগ্ৰগতি নবীকৰণযোগ্য শক্তি উৎপাদনতো প্ৰতিফলিত হৈছে, যিটো 2014-15 চনত প্ৰায় 191 বিলিয়ন ইউনিটৰ পৰা 2025-26 চনত 477 বিলিয়ন ইউনিটতকৈ অধিক বৃদ্ধি হৈছে। ইয়াত কোৱা হৈছে যে স্বচ্ছ শক্তিৰ পৰিৱৰ্তন এতিয়া কেৱল জলবায়ুৰ বাবে কৰা এটা প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ই ভাৰতৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, শক্তিখণ্ডত স্বাধীনতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ'ব। শ্ৰীমোদীয়ে নাগৰিকসকলক সদায় ভাৰতৰ বাবে জয়ধ্বনি দিবলৈ আহ্বান জনায়।
हेलो फ्रेंड्स, दिस इज साक्षी चौधरी। आज हम सब कॉमनवेल्थ गेम्स मेडलिस्ट को हमारे ऑनरेबल पीएम सर ने बुलाया है और हमें बहुत ही प्राउड फील हो रहा है इस बात पर। हमें इनसे मिलकर बहुत ही अच्छा लगा। ये बहुत ही हम्बल है सर, आप कुछ बोले।
जो खेलेगा वो खिलेगा। ऑलवेज चीयर फॉर भारत। भारत माता की जय। भारत माता की जय। भारत माता की जय।
এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। মণিপুৰ আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত খৈৰুল চাবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ সময়ত দলটোৱে 8টা বন্দুক, 9টা 9mm পিষ্টল, 1টা এণ্টি ৰায়ট বন্দুক আৰু 4টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। পূব ইম্ফল জিলাৰ মণিপুৰ আৰক্ষীয়েও আন এটা অভিযানত পচাংবাম খৌনত যুদ্ধ সদৃশ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। তালাচী অভিযানত 1.32 পিষ্টল, 1 বেৰেল গান আৰু 20টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আৰু এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বৰ্তমানলৈকে 1,25,00,000ৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে 1,00,000,000ৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1,00,000,000 বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়ালক বাসগৃহ প্ৰদান কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে আজি আহ্বান জনোৱা বিধানসভা মাৰ্চৰ পৰিপ্ৰেক্ষিতত বিধানসভা চৌহদৰ চাৰিওফালে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলে বিগত দুসপ্তাহ ধৰি ৰাজ্যখনত নিয়োগ পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কৌশিকে ছাত্ৰ ছাত্ৰীসকলক বিগত দুসপ্তাহত দেখুওৱাৰ দৰে শান্তিপূৰ্ণ আৰু শৃংখলিতভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। ইপিনে ছাত্ৰ প্ৰতিবাদৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3জন সদস্যই পদত্যাগ কৰিছে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী মৰত খুচনুলিনে কয় যে এই বিকল্প পথসমূহে হৰমুজ প্ৰণালী আৰু বছফৰাছ প্ৰণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। উজবেকিস্তানৰ তাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰু মুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। আৰু প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 8 বজাত।